কর হাতেই চলিছো বৃহস্পতি তিথিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা অসম সচিবালয়ত আজি সৌরশক্তি প্রকল্প মুক্তি করে এই প্রকল্পের জড়িয়ে মহিলা গড়ে টিভিএস ইউনিট বিদ্যুৎ উৎপাদন করে প্রচলিত শক্তির উৎস ব্যবহার হ্রাস করার লক্ষ্য লওয়া হয়েছে বিজেপি থেকে বৃহস্পতিকে নির্মাণ করা এই প্রকল্প মুকুল করে মুখ্যমন্ত্রী কয় যে এই প্রকল্পের জড়িয়ে অসম সচিবালয় দেশের প্রথম সেচ সচিবালয়রূপে পরিগণিত হয়েছে এটির উপর কেবল সৌরশক্তির দ্বারাহে অসম সচিবালয়ের কাম কাজ চলিব বলে তেওঁ প্রকাশ করে কৈছে এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয়া 30 লাখ টকাৰ বিদ্যুৎ হ'ব প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে শীঘ্ৰে ৰাজ্যৰ প্ৰধান চিকিৎসালয় চৰকাৰী কাৰ্যালয় আৰু বিশ্ববিদ্যালয়ত সৌৰশক্তিৰ ব্যৱস্থা কৰা হ'ব ৰাজ্যবাসীৰ ঘৰত সৌৰশক্তিৰ প্ৰণয় দেখাবলৈ তেওঁ আহ্বান জনায় সৌৰশক্তি ব্যৱহাৰ কৰাৰ লগত প্ৰধানমন্ত্ৰীয়ে সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰৰ সাহায্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে ইপিনে কেন্দ্ৰীয় পৰা মন্ত্ৰী বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ আঁচনি নিজ নিজ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে তেওঁ লগতে অৱসৰৰ পহৰা জনৰ পৰা এই জনৰ মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুতৰ মাচুল 1 টকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নিৰ্দেশ দিয়ে অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিত গাৰ্গৰ লগতে শক্তি বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি গুৱাহাটী লোকসভা সর্বনিম্ন অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয় নিৰ্মাণ কাৰ্যৰ মুখ্যমন্ত্ৰী শর্মাই এই কাৰ্যালয়টো 4 বছৰৰ শেষৰ ফলত মুকলি কৰা হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে 4 বছৰৰ শেষৰ পৰা লোকসভা নিৰ্মাণ কৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিব পৰা যাব বৰ্তমান হেঙাৰবাৰী কাৰ্যালয়টো ৰাষ্ট্ৰীয় উপ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰূপে পাকিস্তানৰ বেচৰ সেৱা বিভাগৰ প্ৰশাসক সেৱা অনুষ্ঠান পাব্লিক স্পীকাৰ কালি ৰাখৰ চালনাৰ বাবে স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মৰাজী বাপুৰ ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এম আচাৰ্যৰ সৈতে এটা আলোচনা প্ৰচাৰ হ'ব আজি ৰাষ্ট্ৰপতিসকলে অনুষ্ঠান সঞ্চকৰ সময়ত 01132-1005-001-01132-1445-44 ফোন কৰি যোগাভ্যাসৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষজ্ঞজনৰ প্ৰশ্ন সুধিব পাৰিব তেওঁ কয় বাচনচুটি 9289-0004-44 প্ৰশ্ন পূৰণ কৰিব পাৰিব আগতে এছএমএছ চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান প্ৰভাৱ পোৱা যাব শ্ৰোতাসকলে আমাৰ ৱেবছাইট news.co.in আৰু ইউটিউব চেনেল নিউজ অনলাইন অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আজি সামাজিক মাধ্যমভাৱে প্ৰধান হস্তক্ষেপৰ এটা ভিডিঅ' প্ৰকাশ কৰিছে বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী বিভিন্ন উপকাৰৰ হেতু এই আসনৰ অনুসৰণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে বিজেপিৰ পূৰ্বে হিন্দী আৰু ইংৰাজী ভাষাত এই আসনৰ বিভিন্ন উপকাৰ আৰু অনুসৰণৰ পদক্ষেপসমূহৰ পুংখানুপুংখ ব্যাখ্যা আগবঢ়াইছে তামোলপুৰ জিলাৰ মৰাণ প্ৰান্তত আজি অভিযানচলাত বৃহৎ পৰিমাণৰ অবৈধ ব্যৱস্থাসমূহ জব্দ কৰে গুৱাহাটীৰ পৰা অহা অক্ষয় দলটোৱে চহৰৰ ৰাষ্ট্ৰীয় ঘটনাৰ পৰা স্বয়ংকৈ সৰবৰাহ কৰা প্ৰায় 65 লাখ টকাৰ মূল্যৰ সেৱা জব্দ কৰে অক্ষয় বিভাগৰ দলটোৱে তামোলপুৰৰ পংকজ কণ্টেইনাৰৰ লোকজনৰ কেৱল প্ৰাগদানত অভিযানচলাৰ বিদেশী সমস্যাও জব্দ কৰে অভিযানৰ নামটো পংকজ কণ্টেইনাৰ প্ৰেৰণ কৰে আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ফ্ৰাইডে শুভাৰ্থৰ গ্ৰুপ এৰ এখন খেলত পাকিস্তান আইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব দুয়োটা দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাতিল হৈছে গ্ৰুপৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুপাৰ এক পৰ্যায়ত স্থান নিশ্চিত কৰিছে ইপিনে অষ্ট্ৰেলিয়াৰ আজি পৰা প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত স্কটলেণ্ডক 5 উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াৰ এশ এটা খেলত বজাৰ লক্ষ্যৰে খেল আৰম্ভ কৰি আমাৰ প্ৰধান ৰাজনৈতিক দলত প্ৰস্তাৱিত খেলুৱৈ আৰু ৰাজ্যবতৰী এই মতামতে পাৰিল